আকাশবাণী বাতৰি পঢ়িছো প্ৰজন্ম চহৰীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, সুজন মজুমদাৰ আৰু হিমন্ত শৰ্মা কাৰ্যসূচীৰে নাডীত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নত ভাৰতৰ সংকল্পত উপনীত হবলৈ দেশৰ শক্তি খণ্ডত আমনিৰ্ভৰশীলতা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে। লোকসভাত আজি 2024-25 বৰ্ষৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত পুঁজিৰ দাবী সন্দৰ্ভত আলোচনা কৰা হ'ব। ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোৰ আৰ প্ৰেণ্ডাছ ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি শ্ৰীলংকাই ভাৰতক 32 ৰাণত পৰাজিত কৰে। আৰু পেৰিছ অলিম্পিকত আজি বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত লক্ষ্য সেনে মালয়েছিয়াৰ জে জে এনৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ বাবে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ফিজি, নিউজিলেণ্ড আৰু টিমৰ লেষ্টৰ ত্ৰিদেশীয় ভ্ৰমণসূচীৰে কালি বিয়লি নতুন দিল্লীৰ পৰা মালেলৈ ৰাওনা হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফিজিৰ ৰাজধানী ছুৱাত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। তেওঁ ফিজিৰ সংসদত ভাষণ দিয়াৰ লগতে সমূহীয়া মত বিনিময়ৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। আনহাতে নিউজিলেণ্ডত শ্ৰীমতী মুৰ্মুৱে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে ৱেলিংটনত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দিব। তদুপৰি তেওঁ অকলেণ্ডত আয়োজিত এটা সমূহীয়া অভ্যৰ্থনা অনুষ্ঠানত প্ৰৱাসী ভাৰতীয় আৰু ভাৰতৰ মিত্ৰসকলৰ সৈতে মত বিনিময় কৰিব। শ্ৰীমতী মুৰ্মু এই ত্ৰিদেশীয় ভ্ৰমণৰ অন্তিম পৰ্যায়ত টিমৰ লিষ্টত উপস্থিত হ'ব আৰু দেশখনৰ ৰাজধানী দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব আৰু দেশখনত বাস কৰা ভাৰতীয়সকলে আয়োজন কৰা অভ্যৰ্থনা অনুষ্ঠানত ভাগ ল'ব। ৰাষ্ট্ৰপতি মুৰ্মুৰ এই ত্ৰিদেশীয় ভ্ৰমণে ভাৰতৰ পূবৰ নীতিত গতি প্ৰদান কৰিব তথা দক্ষিণ পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিশেষ গুৰুত্ব আৰোপৰ নীতি সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নত ভাৰতৰ সংকল্পত উপনীত হবলৈ দেশৰ শক্তি খণ্ডত আমনিৰ্ভৰশীলতা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে। দেশৰ অভিলেখ গেছ উৎপাদনত উন্নত ভাৰতৰ লক্ষ্যৰ এটা পদক্ষেপ বুলি তেওঁ অভিহিত কৰে। এই সাফল্যৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক অভিনন্দন জ্ঞাপন কৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে এই কথা উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 2020-21 বৰ্ষত দেশৰ গেছ উৎপাদন 28.7 বিলিয়ন ঘনমিটাৰ আছিল আৰু 2023-24 বৰ্ষত 36.43 বিলিয়ন ঘনমিটাৰলৈ গেছ উৎপাদন বৃদ্ধি হৈছে। তেওঁ কয় যে 2026 চনত গেছ উৎপাদন 45.3 বিলিয়ন ঘনমিটাৰ হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে বিগত মাহত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৈছিল যে ভাৰতত পেট্ৰলিয়ামৰ দাম হ্ৰাস হৈছে আৰু চুবুৰীয়া দেশত পেট্ৰলৰ দাম বৃদ্ধি হৈছে। লোকসভাত আজি 2024-25 বৰ্ষৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত পুঁজিৰ দাবী সন্দৰ্ভত আলোচনা কৰা হ'ব। তদুপৰি গোৱা ৰাজ্যৰ বিধানসভা সমষ্টিত অনুসূচিত জনজাতিৰ প্ৰতিনিধিত্বৰ পুনৰ সংযোজন বিধেয়ক 2024 উত্থাপন হোৱাৰ সম্ভাৱনা আছে। আনহাতে ৰাজ্যসভাত আজি তৈল ক্ষেত্ৰ নিয়ন্ত্ৰণ আৰু উন্নয়ন সংশোধনী বিধেয়ক 2024 উত্থাপন কৰাৰো কথা। ইয়াৰ লগতে কৃষি মন্ত্ৰালয়ৰ কাম কাজ সন্দৰ্ভতো সদনত আলোচনা কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 9 আগষ্টৰ পৰা 15 আগষ্টলৈ ঘৰ ঘৰ ত্ৰিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনতাক নিজৰ বাসগৃহত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ আহান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেলফি ঘৰ ঘৰ ত্ৰিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহান জনায়। তেওঁ কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই অভিযানে বিগত দুবছৰ ধৰি ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ় লৈ উঠিছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত দক্ষতা বিকাশ মন্ত্ৰালয়ৰ সচিব অতুল কুমাৰ তিৱাৰী আৰু ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ মুখ্য কাৰ্যবাহী বিষয়া তথা এন এছ ডি চিৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনা সঞ্চালক বেদমণি তিৱাৰীৰ সৈতে দক্ষ ভাৰতৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টা সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰত ফোন কৰি দক্ষতা বিকাশ সম্পৰ্কীয় চৰকাৰৰ বিভিন্ন সুবিধা তথা কেনেদৰে এই সুবিধাসমূহ গ্ৰহণ কৰিব পাৰি সেই সন্দৰ্ভত তেওঁলোকক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলৰ হোৱাটছএপ যোগে 9289-940-44 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। শ্ৰোতাসকলে আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল নিউজ অন এ আই আৰ অফিচিয়েল যোগেও এই অনুষ্ঠান শুনিবলৈ পাব। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে বাংলাদেশত চলি থকা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকসকলক পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত দেশখনলৈ যাত্ৰা নকৰিবলৈ কঠোৰ পৰামৰ্শ দিছে। মন্ত্ৰালয়ে বৰ্তমান বাংলাদেশত থকা সকলো ভাৰতীয় নাগৰিকক সাৱধানতা অৱলম্বন কৰিবলৈও আহান জনাইছে। লগতে জৰুৰীকালীন ফোন নম্বৰৰ জৰিয়তে ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ সৈতে যোগাযোগ কৰিবলৈও আহান জনোৱা হৈছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সৈনীয়ে ৰাজ্যখনৰ সকলো শস্য ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰাৰ কথা ঘোষণা কৰিছে। কুৰুক্ষেত্ৰত বিজেপিৰ বিজয় সংঘৰ ৰেলীত ভাষণ দি তেওঁ কৈছে চৰকাৰে বৰ্তমান ন্যূনতম সমৰ্থন মূল্যত 14 বিধ শস্য ক্ৰয় কৰিছে। ৰাজ্য চৰকাৰে 133 কোটি টকা ব্যয় সাপেক্ষ আবিয়ানৰ নামেৰে পৰিচিত বিশেষ জলসিঞ্চনৰ বাবে ৰেহাইৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে ইয়াৰ দ্বাৰা কৃষকসকলে বছৰে 54 কোটি টকা লাভান্বিত হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 2023 চনৰ পূৰ্বে প্ৰাকৃতিক দুৰ্যোগৰ বাবে ৰোহটকমৰ ফাতেহাবাদ আৰু চৰচাত ক্ষতিগ্ৰস্ত কৃষকসকলক এসপ্তাহৰ ভিতৰত ক্ষতিপূৰণ হিচাপে ঘোষণা কৰা 137 কোটি টকাৰ বাকী থকা অংশ প্ৰদান কৰা হ'ব। এই ধনৰাশি কৃষকসকলৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে শীঘ্ৰেই চৰকাৰী খণ্ডত 40,000 পদ পূৰণ কৰা হ'ব বুলিও উল্লেখ কৰে। কেৰালাৰ ভূমিস্খলন প্ৰভাৱিত ৱানাডত সেনা বাহিনীয়ে কালি ষষ্ঠ দিনৰ একেৰাহে উদ্ধাৰ অভিযান অব্যাহত ৰাখে। জিলাখনৰ মল্লাপুৰমৰ নীলাম্বাৰ এলেকাৰ পৰা কালি এটা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হুচিপাৰা জলপ্ৰপাতৰ সমীপৰ পৰা আন এটা মৃতদেহৰ কিছু অংশ উদ্ধাৰ কৰা হয়। ইপিনে কালি নিশা পুথুমলা অঞ্চলত 8টা অচিনাক্ত মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰা হয়। এই স্থানতে সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰো আয়োজন কৰা হয়। কৰ্তৃপক্ষই মল্লাপুৰমৰ এলেকাত অধিক মৃতদেহৰ সন্ধান চলোৱাৰ বাবে বোকাত পোত খাই থকা সামগ্ৰীৰ সন্ধান কৰিব পৰা স্মাৰ্ট ড্ৰোন ব্যৱহাৰ কৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোৰ আৰ কেণ্ডাছা ষ্টেডিয়ামত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি শ্ৰীলংকাই ভাৰতক 32 ৰাণত পৰাজিত কৰে। ভাৰতে 241 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 42 অভাৰ 2টা বলত আপেক্ষিত উইকেট হেৰুৱাই 208 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ ৰোহিত শৰ্মাই 44টা বলত 64 ৰাণ কৰে। শ্ৰীলংকাৰ জেফ্ৰি ভেংগাৰ্ছে শতকৰ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই 240 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৱাশ্বিংটন চুন্দৰে 3টা আৰু কুলদীপ যাদৱে 2টা উইকেট লাভ কৰে। শৃংখলাৰ প্ৰথমখন খেল ৰোমাঞ্চকৰ বাবে ড্ৰ হোৱাৰ পাছত শ্ৰীলংকাই কালিৰ জয়ৰ সুবাদত 1-0 অগ্ৰগতি লাভ কৰে। পেৰিছ অলিম্পিকত আজি বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত লক্ষ্য সেনে মালয়েছিয়াৰ জি জি এলিৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ বাবে অৱতীৰ্ণ হ'ব। কালিৰ ছেমি ফাইনেলত লক্ষ্য সেনে ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছনৰ হাতত 20-14 পোনপটীয়া ছেটত পৰাজয় বৰণ কৰে। উল্লেখযোগ্য যে অলিম্পিকত ছেমি ফাইনেল পৰ্যায়ত খেলা লক্ষ্য সেন হৈছে ভাৰতৰ প্ৰথমগৰাকী পুৰুষ বেডমিণ্টন খেলুৱৈ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ফিজি, নিউজিলেণ্ড আৰু টিমৰিষ্টৰ ত্ৰিদেশীয় ভ্ৰমণসূচীৰ মাজত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নত ভাৰতৰ সংকল্পত উপনীত হবলৈ দেশৰ শক্তিখণ্ড আত্মনিৰ্ভৰশীলতা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে। লোকসভাত আজি 2024 বৰ্ষৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত পুঁজি দাবী সন্দৰ্ভত আলোচনা কৰা হ'ব। ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোৰ আৰ কেণ্ডাছা ষ্টেডিয়ামত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি শ্ৰীলংকাই ভাৰতক 32 ৰাণত পৰাজিত কৰে আৰু পেৰিছ অলিম্পিকত আজি বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত লক্ষ্য সেনে মালয়েছিয়াৰ জি জি এলিৰ বিৰুদ্ধে ৰঞ্জৰ পদকৰ বাবে অৱতীৰ্ণ হ'ব। নমস্কাৰ।